Good morning. Itu Agashwani Kohima. Pujur laga khobor puri asim kong nongla. Pradhan Mantri Narendra Modi ba India AI Impact Expo 2026 to Nai Delhi aji khulai dibole ase. Panch din rakhia expo do India AI Impact Summit 2026 lokoti sat rakhigena National Demonstration laga Artificial Intelligence in Action hisab rakhibole ase. Edu di 13 desh pavilions di Australia, Japan, Russia, United Kingdom, France, Germany, Italy, Netherlands, Switzerland, Serbia, Estonia, Tajikistan aur Africa khan লাইগিনা এআই ইকোসিস্টেমটি ইন্টারন্যাশনাল কোলাবরেশন দেখাই আছে আমি খালাকা করেসপন্ডেন্ট বা একটা রিপোর্ট আনি দিয়া হব
ইন্ডিয়া এআই ইম্প্যাক্ট 2026 পাড়া 300 অপর কিউরেটেড এক্সিবিশন পেভিলিয়ন্স হোস্ট করে কিনে লাইভ ডেমনস্ট্রেশনস কান তিনটা থেমেটিক চক্রাস পিপল প্ল্যানেট আরো প্রোগ্রেসে রাখি আছে ইটুতে 600 হাই পটেনশিয়াল স্টার্ট আপস অপর রাখি কিনে জুন খাপাড়া গ্লোবালি রিলেভেন্ট পপুলেশন স্কেল সলিউশন বানাই দিবলে আছে ইভেন্ট সময় 500 অপর সেশনস রাখি কিনে এআই পাড়া আলাগ আলাগ সেক্টরস বদলাব দিয়ার ইম্প্যাক্ট দেখাই কিনে এআই পাড়া সব দুনিয়া লাগা জনতার লগত মাদত দিয়া ফিউচার একশনস চর্চা করবলে আছে এক্সপো 2026 2.5 লাখ ভিজিটার্স ইন্টারন্যাশনাল ডেলিগেটস মিলাই কিনে চক লোবলে আশা আছে ইন্ডিয়া এআই ইম্প্যাক্ট সামিট 2026 পাড়া Artificial intelligence for good solutions to healthcare, agriculture, and governance karne banai kine national capital de kali para shuru kuribole ase kunu akashwani news kohima
Pradhan Mantri Narendra Modi ba ahia decade karne tinta priorities kan list kuri dekina bishi structural reforms innovation takat kuribali aro governance asan banai dibole ase ekta news agency lokoti jagali interview te shri modi ba kosi kita laga sarkar laga reform express ba am manukan lokoti dangor hisabi madad di ase Pradhan Mantri ba kosi ke eto sal laga union budget ba develop desh boli india laga dangor icha dekhai ase tar ba kosi ke budget to etia nohile kitia bhi laga na hoy kintu ami khan taiyar ase kwado taiyar rakhia aro monothai dia ba shuru kori di ase tar ba janai dise ke defense reforms laga ekta decade laga faida do operation center samaiti pehchan kori gina ইন্ডিয়া পৰা ছিকিউৰিটি দুখলুকুদি চামনা কৰিবলৈ হতাই তৈয়াৰ ৰাখি বুলি আছে তাইৰ পৰা কৈছে কি দুনিয়া দেশ পৰা আগে কৰি কিনা দৰকাৰ কাম বাৰ হাই থাকে হিচাপ ইণ্ডিয়াৰ পৰা নিজৰ ডিফেন্স ছেক্টৰ মডাৰ্নাইজ কৰিবলৈ লাগে পি এম মোদীৰ পৰা কৈছে কি বাজেটটি টেক্স ইনচেণ্টিভছ জনাই দিয়াটো এতিয়া হিচাপ এডভান্স ফেচিলিটিছ কাণ কমটি দামৰা বনাই দিবলৈ আৰু ইণ্ডিয়াটো ডেটা ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণে গ্লোবেলি কম্পিটিটিভ ইকটা হিচাপে ৰাখিবলৈ বনাই দিছে তাৰ পৰা কৈছে কি বিকশিত ভাৰত বনাই দিয়াটো মহিলা কাণৰা দৰকাৰ কাম কৰিবলৈ আছে আৰু চৰকাৰ পৰা ইনিচিয়েটিভ উঠাই দিয়াৰ পৰা তাই কাণ ইম্পাৱাৰ কৰি দিবলৈ আছে ইকনমিক বদলাৱ লগা দুচৰা ভাগটি প্ৰাইভেট ছেক্টৰটো বেছি ডাঙৰ হিচাপে জনাই কিনা দৰকাৰ হিচাপ জনাই কিনা প্ৰধানমন্ত্ৰী বা তাই খান পৰা ডিচাইচিভ ৰেছপন্স কৰিবলৈ অনুৰোধ কৰিছে তাৰ পৰা কৈছে কি প্ৰাইভেট ছেক্টৰ পৰা মাৰ্জিনছ বচাই দিবলৈ বেছি দিহা নাদিব লাগে আৰু আৰ এণ্ড ডি ছাপ্লাই চেইন আৰু কোৱালিটিতে বেছি ইনভেষ্টমেণ্ট কৰিব লাগে শ্ৰীমোদীয়ে বাৰু কৈছে কি বিকশিত ভাৰতে দুচৰাৱালা ডাঙৰ গদামটো প্ৰাইভেট ছেক্টৰ পৰা ইনোভেশ্যন লং টাৰ্ম কেপাচিটি আৰু গ্লোবেল কম্পিটিটিভনেছ দি দৰকাৰ ইনভেষ্টমেণ্ট কৰিয়াৰ ওপৰত থাকি আছে কৈছে ইণ্ডিয়ান ৰেলৱেজ পৰা পেছেঞ্জাৰ লগা সুখ সুবিধাৰ কাৰণে কমিটমেণ্ট দুবাৰ দেখাই কিনে ইটো ফেষ্টিভেল ৰাছ সময়তে স্পেচিয়েল ট্ৰেইনছ অপাৰেশ্যন শুৰু কৰি দিয়া আছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে এন এফ আৰ চিফ পাব্লিক ৰিলেশ্যন অফিচাৰ কাপিনজাল কিশোৰ শৰ্মাৰ পৰা কৈছে কি ইণ্ডিয়ান ৰেলৱেজ পৰা 1500 স্পেচিয়েল ট্ৰেইনছটো ইটো চাল অপাৰেট কৰি কিনে সব দৰকাৰ ৰাস্তা কান্দি আৰাম পৰা মুফেচাল জাৰি ৰাখিবলৈ আছে শ্ৰীশৰ্মাৰ পৰা কৈছে কি এইটো ইনিচিয়েটিভ আৰু হোলী লগা ফেষ্টিভ ছিজন সময় পেছেঞ্জাৰ ডিমাণ্ড বঢ়াই থাকি বুজাই দিবলৈ এন এফ আৰ পৰা স্পেচিয়েল ট্ৰেইনছটো ইটিয়া কাৰণে চাৰিটা পেয়াৰ্ছ ৰাখি কিনে আহিয়া দিন কান্দি বেছি ট্ৰেইনছ ৰাখিবলৈ আছে এইটো স্পেচিয়েল ট্ৰেইনছটো নাৰাংগী খোৰাকপুৰ নাৰাংগী কাটিহাৰ অমৃতসৰ কাটিহাৰ ডিব্ৰুগড় ঝঞ্ঝাৰপুৰ ডিব্ৰুগড় আৰু ডিব্ৰুগড় কলকাতা ডিব্ৰুগড়ৰ মাজতে বোলাবলৈ আছে এইটো স্পেচিয়েল ট্ৰেইনছটো আলাগ আলাগ সময়তে বেছি ট্ৰিপছ অপাৰেট কৰি কিনে ফেব্ৰুৱাৰী 18 আৰু মাৰ্চ 31 মাজতে বোলাবলৈ আছে আৰু পাকিস্তান বা টাইখান লগা টি টুৱেণ্টি ৱৰ্ল্ড কাপ মেচ দি আৰ Prima Dasa Stadium Colombo di India por hari jai kena 114 runs di 18 overs logode 61 runs noksan kore kena harise. Edu jit logode India pra Super 8 di jaka banai di aikla nahoi kindu arch rival Pakistan opor T20 World Cup di 8-1 record banai se. Yunan homadis ya Amit Sharma team India pra Pakistan opor T20 World Cup 2026 laga 27th match di 61 runs pra jitia di badahai di se. আর এটি লগত আজি ফুজুর লাগা খবর ইমান দি শেষ করে আছি শুনে থাকিবি সামসদ বাজি দাস নুনাতে নাগামিস খবর আনি দিবলে আছে।